এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন, কাইলৈ হ'বলগীয়া নীটৰ পুনৰ পৰীক্ষাৰ বাবে দেশজুৰি আখৰা, পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ, আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে আফগানিস্তানৰ 219 ৰানৰ লক্ষ্য। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰই ইয়াৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰি কয় যে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে আনুষ্ঠানিক পত্ৰ লাভ কৰিছে। ব্ৰিটিছ ৰাষ্ট্ৰদূত হাৰ্ভে ডেফলিনে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কুটাক পত্ৰযোগে কালিৰে পৰা এই প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰা বুলি জনাইছে। এই সন্দৰ্ভত ড০ শৰ্মাই এইদৰে কয়,
ইউৰোপীয়ান ইউনিয়নৰ এম্বেচাডৰ হাৰ্ভে ডেলফিন তেওঁ কিছুদিন আগত গুৱাহাটীলৈ আহিছিলে। আজি তেওঁ আমাৰ অসম চৰকাৰৰ মুখ্য সচিবক এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ইমান দিনে ইউৰোপীয়ান ইউনিয়নে তেওঁলোকৰ দেশৰ পৰ্যটকসকলক অসমলৈ আহিবৰ কাৰণে বাধা প্ৰদান কৰিছিলে বা সতৰ্ক কৰিছিলে যে অসম এখন অশান্ত জৰ্জৰিত ৰাজ্য, তাতে পৰ্যটকসকল নোযোৱা ভাল আৰু গ'লেও যথেষ্ট সতৰ্ক হৈ থকাৰ প্ৰয়োজন। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপীয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচেডৰগৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে।
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে তৎপৰতা অৱলম্বন কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ, পৰিবহণ, সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ এই বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীক প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালচোৱাত সংগতিবলৈ নিৰ্দেশ দিয়া হৈছে। সমান্তৰালকৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ বাবেই গুৱাহাটী মহানগৰক নতুনকৈ সজাই পৰাই তোলা হৈছে। ৰাজ্য চৰকাৰৰ নিৰ্দেশত গুৱাহাটী পৌৰ নিগম আৰু লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে মহানগৰক চাফ চিকুণ কৰাৰ লগতে ৰাজহুৱা স্থানত নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে। মহানগৰৰ বিভিন্ন স্থানত গছপুলি, ফুল ৰোপণৰ উপৰিও ষ্ট্ৰীট লাইট, ডিভাইডাৰসমূহত ৰং কৰি জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাথৰকুৰিৰ মেগজিমস্থিত সাধনী ভৱনত সদৌ অসম যুটীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় আৰু এটা ছাত্ৰাবাস মুকলি কৰে। ৰাজ্য চৰকাৰৰ আন ঠাইত পুঁজি আৰু চুটীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ প্ৰায় 5 কোটি টকাৰ ব্যয়েৰে এই কাৰ্যালয় আৰু ছাত্ৰাবাসটো নিৰ্মাণ কৰা হৈছে। ছাত্ৰাবাসটো মুকলি কৰি ড০ শৰ্মাই কয় যে দীৰ্ঘ দিনৰে পৰাই গুৱাহাটীৰ মাজমজিয়াত চুটীয়া ছাত্ৰ সন্থাৰ বাবে এটা আধুনিক উন্নতমানৰ কাৰ্যালয়ৰ প্ৰয়োজন আছিল আৰু আজি এই প্ৰয়োজন বাস্তৱত ৰূপায়িত হ'ল। তেওঁ কয় যে গুৱাহাটীলৈ অধ্যয়নৰ বাবে অহা ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন কামত গুৱাহাটীলৈ অহা জনগোষ্ঠীটোৰ লোকসকল এই নতুন ভৱনৰ জৰিয়তে উপকৃত হ'ব। অনুষ্ঠানত চুটীয়া জাতিৰ স্বাভিমান বীৰাংগনা সতী সাধনীৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয় যে অসমৰ ইতিহাসত মহিয়সীগৰাকী নাৰী শক্তিৰ শৌৰ্য বীৰ্যৰ এটা চিৰন্তন প্ৰতীক। চুটীয়াসকলৰ ৰাজনৈতিক আৰু সাংস্কৃতিক ইতিহাস অতি প্ৰাচীন বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে বিগত 10 বছৰত ৰাজ্য চৰকাৰে চুটীয়া জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে জনগোষ্ঠীটোক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলাই আহিছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, বিমল বৰা, অশ্বিনী ৰায় চৰকাৰকে ধৰি চুটীয়া ছাত্ৰ সন্থা, চুটীয়া উন্নয়ন পৰিষদ আৰু চুটীয়া জাতি সন্মিলনীৰ ভালেমান নেতাকৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী 3দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব। কাইলৈ বিয়লি ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে দুলীয়াজানত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডৰ শীৰ্ষ বিষয়াৰ লগত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰিব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অইলৰ তৈলসাত আৰু চাহ বাগিচা পৰিদৰ্শন কৰাৰ লগতে অইল ইণ্ডিয়াৰ বিষয়া আৰু ডিব্ৰুগড় জিলা আয়ুক্তৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ'ব। 23 জুনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ডিগবৈ ভ্ৰমণ কৰিব। এই সময়ছোৱাত তেওঁ ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ ডিগবৈ ৰিফাইনেৰী পৰিদৰ্শন কৰাৰ লগতে উদ্যোগ প্ৰতিষ্ঠানটোত বিষয়া আৰু তিনিচুকীয়া জিলা আয়ুক্তৰ সৈতেও আলোচনাত মিলিত হ'ব। ডিব্ৰুগড়ৰ সমীপৰ লেকাইত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে আজি সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ উদ্বোধন কৰে। ডিব্ৰুগড়ৰ লেকাইত ইয়াৰ পূৰ্বে স্থাপন কৰা আৰু কাৰ্যক্ষম হৈ থকা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটোৰ বিশাল চৌহদতে এই সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰটো স্থাপন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত অসম প্ৰদূষণ বোৰ্ডৰ অধ্যক্ষ, ডিব্ৰুগড় জিলা আয়ুক্ত, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ সচিবকে ধৰি সংশ্লিষ্ট বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এইটো প্ৰথম সমন্বিত আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ হিচাপে চিহ্নিত হৈছে। এই প্ৰকল্পটোত ৰাসায়নিক আৱৰ্জনা, বায়মেডিকেল আৱৰ্জনাকে ধৰি সকলো ধৰণৰ আৱৰ্জনা পৰ্যায়ক্ৰমে নিষ্কাশন কৰাৰ ব্যৱস্থা উপলব্ধ হ'ব। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58 সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিল্প, সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱনাদৰ্শ আৰু সৃষ্টিৰাজিয়ে প্ৰতিগৰাকী অসমীয়াক চিৰদিন অনুপ্ৰাণিত কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱস উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধিনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজান পীৰ বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জিকিৰ আৰু জাৰিৰ প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হয়। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধিনী বঁটা আগবঢ়োৱা হয়। অসমৰ সমাজ, সাহিত্য, সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় বঁটাপ্ৰাপকগৰাকীক 3 লাখ টকা আৰু ৰাজ্যিক বঁটাপ্ৰাপক 3গৰাকীক 2 লাখ টকাকৈ ধনৰাশিও প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয়।
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতিধন্য ৰাভা দিৱস উপলক্ষে মই সমগ্ৰ অসমবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। এই মহান মনীষীগৰাকীৰ চৰণ কমলত সমগ্ৰ ৰাজ্যবাসীৰ হৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছো। আজিৰ এই পবিত্ৰ দিনটোত আমি কেৱল ৰাভাদেৱক সোঁৱৰণ কৰিবলৈ সমবেত হোৱা নাই, বৰঞ্চ তেওঁ দেখুওৱা বিশাল মানৱতাবাদী দৰ্শন, সাংস্কৃতিক সমন্বয়ৰ বাৰ্তা আৰু শোষিত নিষ্পেষিত সমাজৰ মুক্তিৰ যি মহা সংগ্ৰাম, তাক আমাৰ বুকুত নতুনকৈ ধাৰণ কৰাৰ সংকল্প ল'বৰ বাবে আমি এই স্থানত একত্ৰিত হৈছো।
অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকে। সোণাপুৰৰ জুবিন ক্ষেত্ৰত সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সহযোগত বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। এই অনুষ্ঠানত জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গ, সোণাপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জুবিন ফেন ক্লাবৰ বহু সদস্য উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে এইদৰে কয়।
জুবিন গাৰ্গৰ কাৰণে কলাগুৰুজনা সদায় তেওঁৰ আদৰ্শ, তেওঁৰ গোটেইখিনি জাতীয় জীৱনক উদ্বুদ্ধ কৰি আছিলে জুবিনৰ গোটেই সত্তাক আচলতে কৰিব, আৰু সেয়া অকল জুবিন বুলিয়েই নহয়, আমাৰ সকলোৰে প্ৰাণে প্ৰাণে কলাগুৰু বা ৰূপকোঁৱৰ হওক বা ভূপেন মামা হওক, আমাৰ সকলো সত্তাত তেওঁলোক সদায় জীয়াই থাকিব। আজি তেখেতৰ মৃত্যু তিথিত বিষ্ণু ৰাভা দিৱস, আমি যিহেতু জুবিন থকা হ'লে তেওঁ নিজে প্ৰতিষ্ঠা কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁ ক'ৰবাত নহয় ক'ৰবাত কৰিলেহেঁতেন, গতিকে আজি আমি জুবিন ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছোঁ আৰু কলাগুৰুজনাৰ সৃষ্টিৰাজিক আজি আমি ৰোমন্থন কৰিম, সকলোৱে
সদৌ ছাত্র সন্থাই কালিরে দুদিনিয়া কার্যসূচীরে বরপেটার হাউলির রাস মন্দির প্রাঙ্গণত রাভা দিবস উদযাপন করেছে। অনুষ্ঠানত সদৌ ছাত্র সন্থার সভাপতি উৎপল শর্মা, সাধারণ সম্পাদক সমীরণ ফুকন আর সদৌ ছাত্র সন্থার মুখ্য উপদেষ্টা সমুজ্জ্বল কুমার ভট্টাচার্যই অংশগ্রহণ করে। রাজ্যিক বিজেপির মুখ্য কার্যালয় বাজপেয়ী ভবনতো রাভা দিবস পালন করা হয়। এই অনুষ্ঠানত রাজ্যিক বিজেপির বিষয়ববীয়াকে ধরে কেবাগীও মন্ত্রী বিধায়ক উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি কলাগুরু বিষ্ণুপ্রসাদ রাভাক স্মরণ করে সাংস্কৃতিক মন্ত্রী বিমল বরাই এইদরে কয়।
যিসকল খনজন্মা পুরুষে সমাজ জীবনলৈ অনবদ্য বরঙণি আগবঢ়ায় বিভিন্ন ভাষা ভাষী জাতি জনগোষ্ঠীর গড় লৈ উঠা জাতিক সদায় অনুপ্রাণিত আর উদ্বুদ্ধ করে আহিছে। সেই সকলের ভিতর এগারী হল কলাগুরু বিষ্ণুপ্রসাদ রাভাদেব। কারণ রাভাদেবর খুব বহুত বেশি দীঘলিয়া জীবন পরিক্রমা নাছিল। এই কম জীবন পরিক্রমার ভিতরতে এটা জীবনত এজন মানুষে কিমান কাম করিব পারে সেই কথা তেওঁর জীবন চর্যায় আমাক সোঁৱৰাই দিয়ে। কারণ রাভাদেব গীতিকার সুরকার কথা শিল্পী।
ভারতীয় গণনাট্য সংঘ গুৱাহাটী মহানগর সমিতির উদ্যোগত চানমারি গুৱাহাটী আর্টিষ্ট গিল্ডর সভাকক্ষত এই দিবসের আয়োজন করা হয়েছে। ডিব্রুগড় জেলার দিনজোড়া কার্যসূচীর সাংস্কৃতিক পরিক্রমা বিভাগ আর ডিব্রুগড় জেলা প্রশাসনের সহযোগত জেলা আয়ুক্তর কার্যালয়ত কেন্দ্রীয়ভাবে রাভা দিবস উদযাপন করা হয়। সমগ্র শিক্ষা ডিব্রুগড় জেলার উদ্যোগত আর শিক্ষক শিক্ষয়িত্রী উমৈহতীয়া মঞ্চ মন্থনের সহযোগত আজি ডিব্রুগড় রেলওয়ে হাইস্কুলত বিষ্ণু রাভা দিবস উপলক্ষে বিভিন্ন কার্যসূচীর আয়োজন করা হয়েছে। সাহিত্য সভা আর শ্রীমন্ত শঙ্করদেব সংঘর যৌথ উদ্যোগত জেলা সাহিত্য সভা আর শঙ্করদেব সংঘর ধেমাজি জেলা শাখার সহযোগত গোগামুখ উচ্চতর মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্রীয়ভাবে বিষ্ণু রাভা দিবস উদযাপন করা হয়েছে। কার্বি আংলং জেলাত ডিফু সাহিত্য সভার উদ্যোগত ডিফুর রানসিনা ভবনত রাভা দিবস উদযাপন করা হয়েছে। উদালগুড়ি জেলা সাহিত্য সভায় শ্রী শ্রী গোবিন্দ মিশ্র সাহিত্য সভার সহযোগত ভোলাবাড়ী সরকারী নিম্ন বুনিয়াদী বিদ্যালয়ত দিনজোড়া কার্যসূচীরে রাভা দিবস পালন করেছে। কাছাড় জেলা আয়ুক্তর কার্যালয়ত জেলা প্রশাসনের উদ্যোগত রাভা দিবস পালন করা হয়। মাজুলী জেলা প্রশাসনের উদ্যোগত জেলা আয়ুক্তর কার্যালয়ের প্রেক্ষাগৃহত রাভা দিবস উপলক্ষে এক গাম্ভীর্য অনুষ্ঠানের আয়োজন করা হয়। তামুলপুর জেলা আয়ুক্তর কার্যালয়ত জেলা প্রশাসনের উদ্যোগত রাভা দিবস উপলক্ষে বিভিন্ন কার্যসূচীর রাভা সংগীত পরিবেশন করা হয়। রাষ্ট্রীয় পরীক্ষণ সংস্থার দ্বারা পরিচালিত চিকিৎসা বিজ্ঞানের স্নাতক পাঠ্যক্রমত নামভর্তির প্রবেশ পরীক্ষা নিট কাইলৈ হবলগীয়া পুনৰ পরীক্ষার দেশজুড়ি আজি মক ড্রিল বা আখড়া অনুষ্ঠিত হয়েছে। এই আখড়াত 2,05,000 নিরাপত্তারক্ষীক নিয়োজিত করা হয়েছে। মোট 3 তরপিয়া নিরাপত্তা বেষ্টনীয়ে গঢ়া এই পরীক্ষার সকল কেন্দ্র ইতিমধ্যে ন্যাশনেল টেস্টিং এজেন্সিক অর্পণ করা হয়েছে। কেন্দ্রীয় সরকারের তথ্য অনুসরি প্রশ্নকাকত আর প্রশ্নোত্তর বহি সুরক্ষা করে রখা প্রক্রিয়াত অর্ধসামরিক বাহিনীক নিয়োজিত করা হব। সমগ্র দেশের 5,000 অধিক কেন্দ্র কাইলৈ হবলগীয়া এই পরীক্ষার প্রক্রিয়া নিখুঁত আর ত্রুটিমুক্ত করার উদ্দেশ্যে CCTV নিরীক্ষণের ব্যবস্থা করা হয়েছে। ইয়ারোপরি সামাজিক মাধ্যমের গতিবিধি লক্ষ্য করার উদ্দেশ্যে এখন উচ্চ পর্যায়ের তদারক সমিতি গঠন করা হয়েছে। জলসিঞ্চন মন্ত্রী পীযুষ হাজরিকায় আজি বকু ছয়গাঁও দুটা জলসিঞ্চন প্রকল্প পরিদর্শন করে। পাইলট প্রকল্পর অধীনের এই প্রকল্প দুটা পরিদর্শন করে অভিযন্তা আর অন্যান্য কারিকরী বিশেষজ্ঞসকলের সঙ্গে মত বিনিময় করে। এই প্রকল্প দুটার কারিকরী দিক রূপায়ণ প্রক্রিয়া আর সম্ভাবনা সন্দর্ভত সবিশেষ আলোচনা করার স্থানীয় কৃষক আর জনসাধারণের সঙ্গেও মত বিনিময় করে। এটা পরবর্তী বাতরি শুনক পুলক গগৈর পৰা।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 মাইক্ৰ'চিপছ এণ্ড মেক্ৰ' ড্ৰিমছ দ্য ছেমিকণ্ডাক্টৰ প্ৰমিছ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব শুৱালকুছি বুধুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট অৰ্থনীতিবিদ ডঃ নিহাৰ ৰঞ্জন কলিতা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অণুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক মানস প্ৰতিম শৰ্মায়ে। অনুষ্ঠানটিৰ আগ ধৰিব অৰূপ কুমাৰ শৰ্মায়ে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু আফগানিস্তানৰ মাজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 219 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 12 অভাৰত এটা উইকেট নেহেৰুৱাকৈ 96 ৰাণ সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে অসম ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা প্ৰতিবন্ধকতা প্ৰত্যাহাৰ। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ প্ৰতি লক্ষ্য ৰাখি 70গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 58সংখ্যক স্মৃতি দিৱস বৰ্ণিধ্য কাৰ্যসূচীৰে পালন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।